আকাশবাণী গুৱাহাটী। এতিয়া শুনক, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ।
মোৰ প্ৰিয় দেশবাসী, নমস্কাৰ। মনৰ কথা ক'বলৈ আজি মন যোৱা নাই। মনটো খুব গধুৰ অনুভৱ কৰিছোঁ, মনটো দুখী হৈ আছে। যোৱা মাহত যেতিয়া আপোনালোকৰ লগত মনৰ কথা পাতি আছিলোঁ, তেতিয়া আছিল শিলাবৃষ্টিৰ খবৰ, অকালবৃষ্টিৰ খবৰ, কৃষকৰ দুৰ্দশাৰ খবৰ। কেইদিনমানৰ আগতে বিহাৰত ধুমুহা বলিছিল, বহু লোক নিহত হৈছিল, ক্ষয়ক্ষতি হৈছিল বহু। আৰু শনিবাৰৰ ভূমিকম্পই গোটেই পৃথিৱীকে কঁপাই দিলে। ভাব হ'ল যেন প্ৰাকৃতিক বিপদৰ ধাৰাবাহিকতা অব্যাহত থাকিল। নেপালৰ ভয়ংকৰ ভূমিকম্পৰ ভয়াৱহতা কিমান বেছি সেয়া কল্পনা কৰিব নোৱাৰি। ভাৰতৰ কেইবাখনো ৰাজ্যত ভূমিকম্পই কেইবাজনৰো প্ৰাণ ল'লে, সম্পত্তি নষ্ট হ'ল, কিন্তু নেপালৰ ক্ষয়ক্ষতি বহু ভয়াৱহ। 2001 চনৰ 26 জানুৱাৰীত কচ্ছত হোৱা ভূমিকম্প মই বৰ ওচৰৰ পৰা দেখা পাইছিলোঁ। গতিকে নেপালৰ বিপদ কিমান ভয়াৱহ হ'ব পাৰে মই অনুমান কৰিব পাৰিছোঁ। নেপালত কি হৈ আছে, তাৰ মানুহৰ ওপৰেদি কি পাৰ হৈ গৈছে মই কল্পনা কৰিব পাৰোঁ। কিন্তু নেপালৰ মোৰ ভাই ভনীসকল, সমগ্ৰ ভাৰতবৰ্ষ আপোনালোকৰ বিপদৰ সময়ত আপোনালোকৰ ওচৰতে আছে। তাৎক্ষণিক সাহায্যৰ বাবে ভাৰতৰ বিপদগ্ৰস্ত ঠাই আৰু নেপাললৈ সাহায্য পঠাবলৈ আৰম্ভ কৰি দিয়া হৈছে। সবাতোকৈ প্ৰথমে কৰিবলগীয়া কাম হৈছে উদ্ধাৰ অভিযান, মানুহক ৰক্ষা কৰা। ধ্বংসস্তূপৰ মাজত এতিয়াও কিছু লোক জীয়াই আছে, তেওঁলোকক জীৱন্তে উদ্ধাৰ কৰিব পাৰিব লাগিব। সুদক্ষ মানুহৰ দল পঠিওৱা হৈছে, লগতে এনে কামৰ বাবে বিশেষভাৱে প্ৰশিক্ষণ দিয়া স্নিফাৰ কুকুৰকো পঠিওৱা হৈছে। স্নিফাৰ কুকুৰে গম পায় ধ্বংসস্তূপৰ তলত কোনোবা জীৱিত মানুহ আছে নে নাই। আমাৰ চেষ্টা হ'ল যিমান পৰা যায় সিমান লোকক জীয়াই জীয়াই উদ্ধাৰ কৰা। উদ্ধাৰ কাৰ্যৰ পিছত ৰিলিফৰ কাম চলাব লাগিব, পুনৰ সংস্থাপনৰ কাম বহুদিনলৈকে চলিব লাগিব। মানৱতাৰ নিজস্ব শক্তি আছে। 125 কোটি দেশবাসীৰ বাবে নেপাল আপোন, তেওঁলোকৰ দুখ আমাৰো দুখ। ভাৰতে সম্পূৰ্ণ চেষ্টা কৰিব বিপদৰ সময়ত নেপালৰ চকুপানী মুচি দিবলৈ, সংগীৰ দৰে তেওঁলোকৰ হাতত ধৰি থাকিবলৈ। কেইদিনমানৰ আগতে য়েমেনত আমাৰ বহু ভাৰতীয় ভাই আবদ্ধ হৈ আছিল। যুদ্ধৰ বিভীষিকাৰ মাজত, ভয়াৱহতাৰ মাজত, বোমা বন্দুকৰ আতংকৰ মাজত, গুলীয়াগুলীৰ মাজেৰে ভাৰতীয় লোকক উদ্ধাৰ কৰা, জীয়াই জীয়াই লৈ অহাটো বহু ডাঙৰ কাম আছিল, কিন্তু আমি সেই কাম কৰিব পাৰিলোঁ। অকল ইমানেই নহয়, যেতিয়া 1 সপ্তাহৰ কেঁচুৱা এজনীকো উদ্ধাৰ কৰি লৈ অহা হ'ল, তেতিয়াই অনুভৱ হৈছিল মানৱতাৰ শক্তি কিমান বেছি। বোমা বন্দুকৰ বৰষুণ চলি থাকিল, মৃত্যুৰ আতংক ঘেৰি থাকিল, তাৰ মাজতো মাত্ৰ 1 সপ্তাহৰ বয়সৰ কেঁচুৱা এটিক উদ্ধাৰ কৰিব পৰাটো যথেষ্ট সন্তোষদায়ক বুলি ক'ব পাৰি। যোৱা কেইদিনমানত মই বিদেশলৈ যলৈকে গৈছোঁ, তাতেই ৰাইজৰ অভিনন্দন লাভ কৰিছিলোঁ। এটা কামৰ বাবে বেছি অভিনন্দিত হৈছিলোঁ, আৰু সেয়া আছিল য়েমেনৰ পৰা আমি পৃথিৱীৰ প্ৰায় 48খন ৰাষ্ট্ৰৰ নাগৰিকক উদ্ধাৰ কৰিব পাৰিছিলোঁ। আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, ৰাছিয়া, জাৰ্মানী, জাপান সকলো দেশৰ নাগৰিককেই আমি সহায় কৰিছিলোঁ। ইয়াৰ বাবেই ভাৰতবৰ্ষৰ সেৱাই পৰম ধৰ্ম নীতিৰ মহত্ব আজি বিশ্বই উপলব্ধি কৰিব পাৰিছে। আমাৰ বিদেশ মন্ত্ৰালয়, আমাৰ বায়ুসেনা, আমাৰ নৌসেনাই যি ধৈৰ্য আৰু দায়িত্ব সহকাৰে এই কাৰ্য সম্পন্ন কৰিলে, মই বিশ্বাস কৰোঁ ইয়াৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'ব। কোনো ক্ষয়ক্ষতি নোহোৱাকৈয়ে সকলো যে নিৰাপদে বাহিৰলৈ ওলাই আহিব পাৰিলে, এই কথাত মই সন্তোষ পাইছোঁ। ভাৰতবৰ্ষৰ এই সেৱাৰ মনোভাৱ প্ৰাচীন, অতি প্ৰাচীন। অলপতে মই ফ্ৰান্সলৈ যাওঁতে প্ৰথম বিশ্বযুদ্ধৰ এক স্মৃতিসৌধ দৰ্শন কৰিছিলোঁ। প্ৰথম বিশ্বযুদ্ধৰ 100 বছৰ পূৰ হোৱাটো যদিও এটা কাৰণ আছিল, লগতে আন এটা কাৰণ আছিল ভাৰতবৰ্ষৰ পৰাক্ৰমৰো 100বাৰ্ষিকী উদযাপন কৰা। ভাৰতবৰ্ষৰ বীৰসকলৰ বলিদানৰো এয়া 100বৰ্ষ, আৰু সেৱাই পৰম ধৰ্ম, এই আদৰ্শ ৰূপায়ণৰ এয়া 100বৰ্ষ। 1914 চনৰ পৰা 1918 চনলৈকে প্ৰথম বিশ্বযুদ্ধত যে 15 লাখ ভাৰতীয় সৈন্যই যোগদান কৰিছিল, এই কথা বহু কম মানুহেহে জানে। নিজৰ জীৱনকো তুচ্ছ কৰি যুদ্ধত ভাগ লোৱা এইসকল ভাৰতীয় সেনাই নিজৰ বাবে, ভাৰতবৰ্ষৰ বাবে এই ত্যাগ কৰা নাছিল। ভাৰতবৰ্ষৰ আন কোনো দেশৰ ভূমি জয় কৰাৰ প্ৰয়োজন হোৱা নাছিল। আন কোনো দেশক আক্ৰমণ কৰাৰো প্ৰয়োজন হোৱা নাছিল। তথাপি ভাৰতীয়সকলে এই যুদ্ধত পৰাক্ৰম প্ৰদৰ্শন কৰিলে। বহু কম লোকে এই কথা জানে যে প্ৰায় 74,000 ভাৰতীয় সৈনিকে এই যুদ্ধত আত্মবলিদান দিছিল। তদুপৰি গৌৰৱৰ কথা, প্ৰায় 9,200 সৈন্যক বীৰত্বৰ পদক প্ৰদান কৰা হৈছিল। কেৱল এয়ে নহয়, 11 সৈন্যই এনে বীৰত্ব প্ৰদৰ্শন কৰিছিল যে তেওঁলোকক সৰ্বশ্ৰেষ্ঠ সন্মান ভিক্টোৰিয়া ক্ৰছ প্ৰদান কৰা হৈছিল। অকল ফ্ৰান্সতেই 1915 চনৰ মাৰ্চ মাহত 4,700 ভাৰতীয় সৈন্যই প্ৰাণ উৎসৰ্গা কৰিছিল। তেওঁলোকৰ উদ্দেশ্যে সন্মান প্ৰদৰ্শনৰ বাবে ফ্ৰান্সে এক স্মৃতিসৌধ নিৰ্মাণ কৰিছে। মই তালৈ প্ৰণাম জনাবলৈ গৈছিলোঁ, আমাৰ পূৰ্বপুৰুষসকলৰ পৰাক্ৰমৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ গৈছিলোঁ। এই আটাইবোৰ কথা জুকিয়াই চাই আমি ক'ব পাৰোঁ যে আমাৰ দেশে বিশ্বৰ শান্তি, সুখ আৰু কল্যাণৰ কথা চিন্তা কৰে, ইয়াৰ বাবে কিবা এটা নহয় কিবা এটা কৰে আৰু প্ৰয়োজন হ'লে জীৱন দান দিবলৈও কুণ্ঠিত নহয়। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীত সৰ্বাধিক যোগদান আগবঢ়োৱা দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ নাম প্ৰথম শাৰীত লোৱা হয়। এয়াতো আমাৰ বাবে গৰ্বৰ বিষয়। কিছুদিনৰ আগতে দুটা অতি মহত্বপূৰ্ণ কাম কৰাৰ সুযোগ মই পাইছিলোঁ। আমি পূজনীয় বাবাচাহেব আম্বেদকাৰৰ 125 বছৰীয়া জয়ন্তী পালন কৰি আছোঁ। বহু বছৰৰ পৰা মুম্বাইত তেখেতৰ স্মাৰক নিৰ্মাণৰ বাবে আবণ্টিত ভূমি সম্পৰ্কীয় বিবাদ চলি আছে। মই আজি যথেষ্ট সন্তোষ মনেৰে ক'ব খোজোঁ যে ভাৰত চৰকাৰে সেই ভূমিত বাবাচাহেবৰ স্মৃতিসৌধ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিছে। তেনেধৰণেৰে দিল্লীত বাবাচাহেব আম্বেদকাৰৰ নামত এক আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ নিৰ্মাণ হওক, সমগ্ৰ বিশ্বই এই মনীষীগৰাকীক জানক, তেওঁৰ বিচাৰধাৰাৰ সৈতে পৰিচিত হওক, তেওঁৰ কাম কাজক জানক, এইবিলাকো আজি বহু বছৰৰ পৰাই বিবাদৰ বেষ্টনীত নিমজ্জিত হৈ আছে। এয়াও আমি সম্পন্ন কৰিলোঁ। আমি আধাৰশিলা স্থাপন কৰিলোঁ আৰু যোৱা 20 বছৰে যি কাম অসম্পূৰ্ণ হৈ আছিল সেয়া আমি 20 মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সংকল্প লৈছোঁ। একে সময়তে মোৰ মনলৈ আৰু এটা চিন্তা আহিছে যে আমাৰ দেশত এতিয়াও এনে বহু পৰিয়াল আছে যি আনৰ মল মূৰত কঢ়িয়াই নিবলগীয়া অৱস্থাত আছে। এয়া কি শোভনীয় কথা! মই চৰকাৰীভাৱে এই কথা গুৰুত্ব সহকাৰে কৈছোঁ যে বাবাচাহেব আম্বেদকাৰৰ এই 125 বছৰীয়া জয়ন্তীবৰ্ষত আমিনো এই কলংকৰ পৰা মুক্ত নহওঁ কিয়? এনে পৰিস্থিতি আমি সহন নকৰোঁ। সমাজৰো সমৰ্থনৰ প্ৰয়োজন আছে, চৰকাৰেও এই ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিব লাগিব। এই কাম কৰিবই লাগিব আৰু ইয়াৰ বাবে মোক জনগণৰ সহযোগ লাগে। সমগ্ৰ জীৱনজুৰি বাবাচাহেব আম্বেদকাৰে জনতাক শিক্ষিত হ'বলৈ উপদেশ দিছিল। এতিয়াও আমাৰ সমাজৰ বহু দলিত, পীড়িত, শোষিত, বঞ্চিত লোক আছে, বিশেষকৈ বহু কন্যা সন্তানে এতিয়াও শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈ আছে। বাবাচাহেব আম্বেদকাৰৰ এই 125 বছৰীয়া জয়ন্তীত আমি সংকল্প লওঁ আহক যে আমাৰ গাঁও, নগৰ, চুবুৰী সকলোতে দৰিদ্ৰৰো দৰিদ্ৰজনৰ পুত্ৰ আৰু কন্যাই যাতে অশিক্ষিত হৈ থাকিবলগীয়া নহয়। চৰকাৰৰ সৈতে এই ক্ষেত্ৰত যদি সমাজে হাত মিলায় তেন্তে আমি নিশ্চয়কৈ সফল হ'ব পাৰিম। মোৰ মনলৈ অহা এটা আনন্দদায়ক আৰু এটা পীড়াদায়ক বিষয় আপোনাসৱক অৱগত কৰিবলৈ মন মেলিছোঁ। মই গৌৰৱবোধ কৰিছোঁ যে ভাৰতৰ 2 কন্যাই দেশৰ নাম উজ্জ্বল কৰিছে। ভাৰতৰ 1 কন্যা ছাইনা নেহৱাল বেডমিণ্টনত শীৰ্ষস্থান প্ৰাপ্ত হ'ল। আনগৰাকী কন্যা ছানিয়া মিৰ্জাই টেনিছৰ ডাবলছত বিশ্বৰ শীৰ্ষ জুটিৰূপে পৰিগণিত হ'ল। দুয়োকে অভিনন্দন আৰু লগতে দেশৰ সকলো কন্যা সন্তানলৈ অভিনন্দন। আপোনজনৰ পুৰুষাৰ্থ আৰু পৰিশ্ৰমৰ কথাই গৰ্ব অনুভৱ কৰায়। কিন্তু কেতিয়াবা কেতিয়াবা আমি আশাহত হওঁ। বিশ্বকাপ ক্ৰিকেট চলি থকা সময়ত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ছেমিফাইনেলত পৰাজিত হওঁতে কিছু কিছু লোকে খেলুৱৈসকলৰ প্ৰতি যি বিৰূপ মন্তব্য কৰিলে, যেনে ব্যৱহাৰ কৰিলে, মোৰ প্ৰিয় দেশবাসী, এয়া একো ভাল কথা নহয়। কোনেও পৰাজয় বৰণ নকৰা কিবা খেল আছে জানো? জয় পৰাজয়টো জীৱনৰে এটা অংশ। আমাৰ দেশৰ খেলুৱৈসকলে কেতিয়াবা যদি পৰাজয় বৰণ কৰিছেও, তেনেহ'লে এনে সংকটৰ মুহূৰ্তত আমি তেওঁলোকক উৎসাহ যোগোৱাটোহে উচিত কাৰ্য হ'ব। তেওঁলোকৰ মনত নতুন প্ৰত্যয় সৃষ্টি কৰাৰ পৰিৱেশ গঢ়ি তোলা উচিত। মোৰ বিশ্বাস যে ভৱিষ্যতে আমি পৰাজয়ৰ পৰাও শিক্ষা গ্ৰহণ কৰিম আৰু দেশৰ সন্মানৰ সৈতে জড়িত কথাত ভাৰসাম্যতা হেৰুৱাই ক্ৰীড়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিম। কেতিয়াবা কেতিয়াবা মই চিন্তিত হৈ পৰোঁ। মই প্ৰত্যক্ষ কৰিছোঁ যে দুৰ্ঘটনা এটা হ'লে তৎক্ষণাত মানুহ গোট খায় আৰু দুৰ্ঘটনা ঘটোৱা গাড়ীখন জ্বলাই দিয়ে। টিভিত আমি এনে ঘটনা দেখিছোঁ হওক, দুৰ্ঘটনা ঘটিব নালাগে। চৰকাৰেও এই বিষয়ত সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা উচিত। কিন্তু মোৰ প্ৰিয় দেশবাসী, কওকচোন, এনেকৈ খং দেখুৱাই আমি ট্ৰাক জ্বলাই দিওঁ, অন্য বাহন জ্বলাই দিওঁ, কিন্তু মৃত জন্তু আৰু ঘূৰি নাহে? আমি নিজৰ মনটোক সংযত কৰি থৈ আইনক আইনৰ কাম কৰিবলৈ দিব নোৱাৰোঁ জানো? ভাবিবলগীয়া কথা ভবা উচিত। সি যি কি নহওক, আজি মোৰ মনটো এই ঘটনাটোৰ বাবে ব্যথিত হৈ আছে, বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগৰ এই কথাটোত। কিন্তু এইবোৰৰ মাজতো ধৈৰ্যৰে, আত্মবিশ্বাসেৰে দেশখনকো আগুৱাই লৈ যাব লাগিব। দেশৰ যিকোনো ব্যক্তি, দলিত হওক, পীড়িত হওক, শোষিত হওক, বঞ্চিত হওক, আদিবাসী হওক, গাঁৱৰ হওক, দুখীয়া হওক, কৃষক হওক, সৰু ব্যৱসায়ী হওক, যিয়ে নহওক কিয়, সকলোৰে কল্যাণৰ দিশত আমি সংকল্পবদ্ধ হৈ আগুৱাই যাম। বিদ্যাৰ্থীসকলৰ, বিশেষকৈ দশম আৰু দ্বাদশ মানৰ বিদ্যাৰ্থীসকলৰ পৰীক্ষা শেষ হৈছে। তেওঁলোকে অৱসৰ যাপনৰ প্ৰস্তুতি চলাইছে। মই সকলোকে শুভকামনা যাচিছোঁ। আপোনালোকৰ অৱসৰ যাপন শুভ হওক, কিবা এটা নতুন শিকাৰ, নতুন জনাৰ অৱকাশ যাতে লাভ কৰে। বছৰজোৰা পৰিশ্ৰমৰ অন্তত পৰিয়ালৰ অন্যসকলৰ সৈতে আশা আৰু উৎসাহেৰে যাতে কেইটামান মুহূৰ্ত আপোনালোকে অতিবাহিত কৰিব পাৰে, এয়াই মোৰ শুভকামনা। সকলোলৈকে নমস্কাৰ জনাইছোঁ, ধন্যবাদ।
ইমান পৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত মন কী বাত অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণীৰ আটাইকেউটি কেন্দ্ৰই ৰিলে কৰি শুনালে।